মাৰ্ক অধ্যায় সাত। পাছে জিৰচালেমৰ পৰা অহা যি ফৰিচীবিলাক আৰু কেইজনমান অধ্যাপকে তেওঁৰ জন্দিয়েক শিষ্যক অশুচি অৰ্থাৎ নোধোৱা হাতেৰে ভোজন কৰা দেখিছিল, তেওঁলোক তেওঁৰ ওচৰত গোট খালে, কিয়নো ফৰিচী আৰু সকলো যিহুদীয়ে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধি মানি হাত ভালকৈ নুধুলে ভোজন নকৰে, আৰু বজাৰৰ পৰা আহি জাবোৰা নামাৰিলে ভোজন নকৰে। তাত বাজে তেওঁবিলাকে মানিবলৈ গ্ৰাহ্য কৰা আন আন অনেক ৰীতি অৰ্থাৎ বাতি, লোটা, পিতলৰ পাত্ৰ, এইবোৰ পানীত জুপুৰিওৱা আদি কৰি অনেক ৰীতি আছে। তেতিয়া ফৰিচী আৰু অধ্যাপকসকলে তেওঁক সুধিলে,
তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ দৰে আচৰণ নকৰি অশুচি হাতেৰে কিয় ভোজন কৰে?
তাতে তেওঁলোকক কলে,
তোমালোক কপটীয়াবিলাকৰ বিষয়ে যীশুৱে ভালকৈ ভাবুকটি প্ৰচাৰ কৰিলে, যেনে লিখা আছে, এই মানুহবিলাকে উঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ অন্তৰ মোৰ পৰা দূৰৈত থাকে, আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকাই তেওঁবিলাকে অনৰ্থক ৰূপে মোক ভক্তি কৰে। তোমালোকে ঈশ্বৰৰ আজ্ঞা এৰি মানুহবিলাকৰ পুৰুষে পুৰুষে চলি অহা বিধি মানিছা।
তেওঁলোকক আৰু কলে,
তোমালোকে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধি ৰাখিবলৈ ঈশ্বৰৰ আজ্ঞা ভালকৈ অগ্ৰাহ্য কৰিছা, কিয়নো মচিয়ে কলে, তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰা, আৰু যিকোনোৱে পিতৃ বা মাতৃক কুবচন বোলে তেওঁ নিশ্চয় মৰক, কিন্তু তোমালোকে কোৱা, যদি কোনো মানুহে নিজৰ পিতৃ বা মাতৃক কয় মোৰ পৰা যিহেৰে তোমাৰ উপকাৰ হলহেঁতেন, তাক কাৰবান অৰ্থাৎ আগ হৈছে, তেন্তে সেই মানুহজনক তেওঁৰ পিতৃ বা মাতৃৰ নিমিত্তে আৰু একো কৰিবলৈ নিদিয়া হওক। এইদৰে তোমালোকে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা যি বিধি শিকাইছা তাৰ দ্বাৰাই ঈশ্বৰৰ আজ্ঞা লোপ কৰিছা আৰু তেনেকুৱা অনেক কৰ্ম কৰি আছা।
পাছে তেওঁ আকৌ লোকসমূহক ওচৰলৈ মাতি কলে,
তোমালোক সকলোৱে মোৰ কথা শুনা আৰু বুজা, বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই তাক অশুচি কৰিব পৰা কোনো বস্তু নাই, কিন্তু মানুহৰ পৰা যি যি বাহিৰলৈ ওলায় সেইবোৰেহে মানুহক অশুচি কৰে।
পাছে তেওঁ লোকসমূহৰ ওচৰৰ পৰা গৈ ঘৰ সোমালত তেওঁৰ শিষ্যবিলাকে সেই দৃষ্টান্তটিৰ অৰ্থ তেওঁ সুধিলে। তাতে তেওঁলোকক কলে,
তোমালোকো ইমান অবুধ নে, বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যি সোমায় সেই অশুচি কৰিব নোৱাৰে, কিয়নো সেয়ে তেওঁৰ চিত্ৰত নোসোমায় কিন্তু পেটলৈ সোমাই শৌচৰ ঠাইত বাহিৰ হৈ যায়। ইয়াক তোমালোকে বুজা নাইনে?
এইবুলি তেওঁ সকলো খোৱা বস্তু শুচি বুলিলে। তেওঁ আৰু কলে,
মানুহৰ পৰা যি ওলায় সেই মানুহক অশুচি কৰে, কিয়নো ভিতৰৰ পৰা অৰ্থাৎ মানুহৰ চিত্ৰৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰবধ, পদষ্টিগমন, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কুদৃষ্টি, নিন্দা, অহংকাৰ, মূৰ্খতা, এইবোৰ ওলায়। এই সকলো মন্দ ভিতৰৰ পৰা ওলায় আৰু এইবোৰেই মানুহক অশুচি কৰে।
পাছে তেওঁ তাৰ পৰা উঠি তুৰ আৰু চিডনৰ সীমালৈ আঁতৰি গ'ল। তাতে তেওঁ এটা ঘৰত সোমাই কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু গুপ্ত হৈ থাকিব নোৱাৰিলে। কিন্তু যি এজনী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই তিৰোতাই তেওঁৰ বিষয়ে তেতিয়াই শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল। সেই তিৰোতাজনী গ্ৰীক আছিল, জাতিত চুৰ ফৈনিকিয়া। তেওঁৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তেওঁক মিনতি কৰিলে। তেতিয়া তেওঁক কলে,
প্ৰথমে লৰাহত তৃপ্ত হওক, কিয়নো লৰাহতৰ খোৱা বস্তুলৈ কুকুৰাৰ আগত পেলাই দিয়া ভাল নহয়।
কিন্তু তেওঁ উত্তৰ দি তেওঁক কলে,
হয় প্ৰভু, মেজৰ তলত থকা কুকুৰেও লৰাহতৰ পৰা উফৰি পৰাবোৰ খাবলৈ পায়।
তাতে তেওঁক কলে,
এই কথাৰ কাৰণে যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ গ'ল।
পাছে তেওঁ নিজৰ ঘৰলৈ গৈ দেখিলে যে ছোৱালীটি শয্যাত শুই আছে আৰু ভূত ওলাই গ'ল। আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই চিডনেদি আৰু ডিকাপলিৰ সীমাৰ মাজেদি গালিল সাগৰলৈ আহিল। তেতিয়া মানুহবিলাকে কলা আৰু শুনা মানুহ এজনক তেওঁৰ ওচৰলৈ আনি তেওঁৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে। তাতে তেওঁ লোকসমূহৰ পৰা তেওঁক অকলে আঁতৰাই নি নিজৰ আঙুলি তেওঁৰ কাণ দুখনত দিলে আৰু থুই দি তেওঁৰ জিভা চুলে আৰু সৰগলৈ চাই উমনিয়া পেলাই কলে,
এফাতা,
অৰ্থাৎ
মুকলি হওক।
তেতিয়া তেওঁৰ কাণ মুকলি হ'ল আৰু জিভাৰো বান গুচিলত তেওঁ পোনকৈ কথা ক'বলৈ ধৰিলে। পাছে এই কথা কাকো নক'বলৈ তেওঁবিলাকক আজ্ঞা দিলে, কিন্তু তেওঁ যিমান নিষেধ কৰিলে তেওঁবিলাকে সিমান অধিককৈ ঘোষণা কৰিলে আৰু অতিশয় বিস্ময় মানি ক'লে,
তেওঁ সকলো ভালকৈ কৰিলে, তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক'বলৈ শক্তি দিয়ে।